এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসমৰ সৈতে চুবুৰীয়া ৰাজ্যসমূহৰ দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ বিষয়ত আলোচনা অন্তিম পৰ্যায়ত, 2022 বৰ্ষৰ পৰা চলিত বছৰলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অবৈধভাৱে খনন আৰু সৰবৰাহ কৰা 25,631 টন কয়লা জব্দ, অসম আৰক্ষীৰ 202 উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ ফলাফল আজি ঘোষণা, অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত কালি 4টা ভূমিকম্পৰ জোকাৰণি, আৰু ICC চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি নিউজিলেণ্ডৰ ফাইনেলৰ প্ৰৱেশ, 9 মাৰ্চত ভাৰত নিউজিলেণ্ডৰ ফাইনেল খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে সংগীতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। অসমৰ 82,752 হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত আছে বুলি সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিধানসভাত প্ৰকাশ কৰে। ৰাজ্যখনৰ সৰ্বাধিক 59,490 হেক্টৰ ভূমি নাগালেণ্ডৰ দখলত আছে। একেদৰে অৰুণাচল প্ৰদেশত 16,144, মেঘালয়ত 3,441 আৰু মিজোৰামত 3,675 হেক্টৰ ভূমি দখলত আছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই ভূমিসমূহ দখলমুক্ত কৰাৰ লগতে ৰাজ্যসমূহৰ সৈতে দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে আলোচনা অন্তিম পৰ্যায়ত আছে। কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰী বৰাই কালি বিধানসভাত এই কথা প্ৰকাশ কৰে।
চুবুৰীয়া ৰাজ্যৰ লগত আমাৰ সীমা বিবাদ অতি পুৰণি। ৰাজ্য সৃষ্টি হ'ল কংগ্ৰেছ শাসনত থাকোঁতে, দিল্লীটো শাসনত আছিল, ইয়াতো শাসনত আছিল, আৰু সেই সময়তে যদি ওৱান্স ফৰ অল সীমাটো ঠিক কৰি দিলেহেঁতেন, তেতিয়াহ'লে আজি যিবিলাক সমস্যাৰ চুবুৰীয়া, আজি অসমৰ পাৰ্টতে হওক বা চুবুৰীয়া ৰাজ্যৰ পাৰ্টতে হওক, বসবাস কৰা সীমান্তত বসবাস কৰা ৰাইজে জীয়াতো ভুগিব নালাগিলেহেঁতেন। সেইবোৰ অঞ্চলত উন্নয়নত স্থবিৰতা আহিছে, মাজে মাজে বিভিন্ন ঘটনা সংঘটিত হৈছে, কেতিয়াবা মৰিছেও বহুজন লোক। গতিকে এনেবোৰ যাতে অদূৰ ভৱিষ্যতে নঘটে, এই বিষয়টো যাতে একেবাৰে জনি মাৰিব পৰা যায়, আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক ইচ্ছা থকাৰ কাৰণে, পলিটিকেল ইচ্ছা থকাৰ কাৰণে চুবুৰীয়া ৰাজ্যসমূহৰ লগত আলাপ আলোচনাৰ মাজেৰে দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে এই বিষয়টোৰ সুমীমাংসা কৰিবলৈ চেষ্টা কৰি অহা হৈছে।
মন্ত্ৰীগৰাকীয়ে কয় যে অসম, মেঘালয় আৰু অসম অৰুণাচল প্ৰদেশৰ বুজাবুজিৰ চুক্তিমতে ভাৰতীয় জৰীপ বিভাগে বৰ্তমান ভূমি জৰীপৰ কাম কৰি আছে আৰু এই জৰীপৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে ভূমিৰ সম্পূৰ্ণ তথ্য পোৱা যাব। মন্ত্ৰীগৰাকীয়ে কয় যে অসম মেঘালয়ৰ মাজত 12 এলেকাত সীমা বিবাদ আছে। এই 12 এলেকাৰ ভিতৰত প্ৰথম পৰ্যায়ত 6 অঞ্চলৰ বাবে 3খনকৈ আঞ্চলিক সমিতি গঠন কৰা হৈছে আৰু 2খন ৰাজ্যৰ আঞ্চলিক সমিতিসমূহে সীমান্ত এলেকাসমূহ যুটীয়াভাৱে পৰিদৰ্শন আৰু স্থানীয় লোকৰ সৈতে আলোচনা কৰি পাৰস্পৰিক মত বিনিময়েৰে নিজ নিজ চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে। সেই অনুযায়ী দুয়োখন ৰাজ্যৰ চৰকাৰৰ যুটীয়া সিদ্ধান্ত মৰ্মে আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। অসম চৰকাৰে 2022 বৰ্ষৰ পৰা চলিত বছৰলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অবৈধভাৱে খনন আৰু সৰবৰাহ কৰা 25,631 টন কয়লা জব্দ কৰিছে। বিধানসভাত কালি বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত খনি আৰু খনিজাত দ্ৰব্য বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এই বিষয়ে প্ৰকাশ কৰে। আন এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত 267টা এন্দুৰৰ গাঁত সদৃশ কয়লা খনি আছে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে 2014 চনত এনেধৰণৰ কয়লা খনিত খনন নিষিদ্ধ ঘোষণা কৰিছিল। ৰাজ্য চৰকাৰে বিগত 3 বছৰত অবৈধ খনন ৰোধ কৰিবলৈ সময়ে সময়ে ব্যৱস্থা লৈ আহিছে আৰু ইয়াৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানৰ নেতৃত্বত এখন নিৰীক্ষণ সমিতি গঠন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। অসমত 7টা কয়লা খনি আছে আৰু ইয়াৰ ভিতৰত লিডু বৰগোলাৰ খনিটোতহে খনন কৰাৰ অনুমতি আছে বুলিও তেওঁ কয়। ডিমাহাছাও জিলাৰ উমৰাংছত যোৱা 6 জানুৱাৰীত এনেধৰণৰ এটা খনিত কয়লা খননৰ সময়ত 9 শ্ৰমিকৰ মৃত্যু হৈছিল। মৃত শ্ৰমিকসকলৰ পৰিয়ালসমূহলৈ 10 লাখকৈ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে আৰু ইয়াৰে 4টা পৰিয়ালক ইতিমধ্যে ধনসমূহ আদায় দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। অসম আৰক্ষীৰ 202 উপ পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ 1টা সহকাৰী উপ নিয়ন্ত্ৰক পদৰ লিখিত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ'ব। www.slprbassam.in ৱেবছাইটযোগে দিনৰ 11 বজাত ফলাফল পোৱা যাব। অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে সংশ্লিষ্ট ৱেবছাইটত আবেদনৰ নম্বৰ, নাম আৰু জন্মৰ তাৰিখ দাখিল কৰি ফলাফলসমূহ লাভ কৰিব। লগতে বিভিন্ন শাখাৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে 17 মাৰ্চৰ পৰা 21 মাৰ্চলৈ কাহিলিপাৰাৰ 4th অসম আৰক্ষী বেটেলিয়ন চৌহদত পুৱা 7 বজাৰ পৰা শাৰীৰিক মান আৰু যোগ্যতা নিৰ্ণয় পৰীক্ষা অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে শাৰীৰিক মান আৰু যোগ্যতা পৰীক্ষাৰ বাবে 9 মাৰ্চৰ দিনৰ 11 বজাৰ পৰা সংশ্লিষ্ট ৱেবছাইটৰ পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। একেদৰে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ সচিবে জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sitee.seva-online.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in যোগে নিজৰ ফলাফলসমূহ চাব পাৰিব। 12 মাৰ্চত অসম আৰক্ষীৰ কনিষ্টবল পদৰ আৰু 27 মাৰ্চত অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ কনিষ্টবলৰ বাবে হোৱা নিযুক্তি পৰীক্ষাৰ ফলাফলো ঘোষণা কৰা হ'ব। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যক কালি 4টাকৈ ভূমিকম্পই জোকাৰি যায়। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে কালি দিনৰ 11:06 প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। 10 ছেকেণ্ডৰ বাবে হোৱা এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল 5.7। ভূমিকম্পটোৰ অভিকেন্দ্ৰ মণিপুৰৰ কামজং জিলাৰ উত্তৰ পূব দিশৰ 110 কিলোমিটাৰ গভীৰতাত বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূকম্পন বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰে। দুপৰীয়া 12:20 অহা দ্বিতীয়টো ভূমিকম্পৰ অভিকেন্দ্ৰ মণিপুৰৰ কামজং জিলাৰ উত্তৰ পূব দিশৰ 66 কিলোমিটাৰ গভীৰতাত আছিল। 17 ছেকেণ্ডৰ বাবে অনুভূত এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল 4.1। বিয়লি 3:36 তৃতীয়টো ভূমিকম্প প্ৰায় 13 ছেকেণ্ডৰ বাবে অনুভূত হয়। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল 4.7। ইয়াৰ অভিকেন্দ্ৰ ম্যানমাৰৰ উত্তৰ পূব দিশৰ 32 কিলোমিটাৰ গভীৰতাত বুলি জানিব পৰা গৈছে। বিয়লি 3:54 চতুৰ্থটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰিখটাৰ স্কেলত 4.5 প্ৰাবল্যৰ এই ভূমিকম্প 10 ছেকেণ্ডৰ বাবে অনুভূত হয় আৰু ইয়াৰ অভিকেন্দ্ৰ ম্যানমাৰৰ উত্তৰ পূব দিশৰ 10 কিলোমিটাৰ গভীৰতাত বুলি প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে বিগত কেইটামান দিনত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক 7টা ভূমিকম্পই জোকাৰি যায়। ইয়াৰে 3টাৰ অভিকেন্দ্ৰ মণিপুৰ আৰু 4টাৰ অভিকেন্দ্ৰ মেঘালয়ৰ দক্ষিণ পশ্চিম খাচী পাহাৰ জিলাত বুলি জানিব পৰা গৈছে। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে কেইবাখনো উদ্ভাৱনমূলক আঁচনি গ্ৰহণ কৰিছে। মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত অসম দেশৰ বাবে অন্যতম পথ প্ৰদৰ্শক হিচাপে পৰিগণিত হৈছে আৰু চৰকাৰৰ ধবজাবাহী আঁচনিসমূহৰ ভিতৰত কমেও 25 লাখ মহিলাক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 25 লাখৰো অধিক ক্ষুদ্ৰ মহিলা উদ্যোগীক অৰ্থনৈতিক সাহায্য বিতৰণ সন্দৰ্ভত পৰ্যালোচনা কৰে। এই সাহায্য বিতৰণ কাৰ্যসূচী বিহালীত আৰম্ভ হ'ব আৰু ইয়াৰ পাছতে ৰাজ্যৰ অন্যান্য অঞ্চলতো এই কাৰ্যসূচী লোৱা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ বিভাস দেৱক আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ডঃ দেৱৰ বৰাক উপত্যকাত উচ্চ শিক্ষাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁৰ নেতৃত্বতে মহাবিদ্যালয়খনত জৈৱ প্ৰযুক্তি বিভাগ আৰম্ভ হোৱাৰ লগতে বায়টেক হাব আৰু বায় ইনফৰমেটিক্স চেণ্টাৰ নিৰ্মাণ হৈছিল। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি লাভৰ পাছত শিক্ষামন্ত্ৰী ডঃ অনুৰোধ পেগুৱে ডঃ দেৱক অভিনন্দন জ্ঞাপন কৰিছে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা 3গৰাকী নাৰীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ইয়াৰ উপৰি বাতৰি বিভাগে দেওবাৰে সন্ধিয়া 7:45 আন্তৰ্জাতিক নাৰী দিৱস সম্পৰ্কত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। দৰং জিলা প্ৰশাসনৰ উদ্যোগত মঙলদৈৰ বিষ্ণু মন্দিৰ প্ৰাংগণত আজি এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে। এই সভাৰ সৈতে সংগতি ৰাখি পকী দলং নিৰ্মাণৰ শুভাৰম্ভ, শিক্ষকৰ বাবে আৱাসিক ভৱন নিৰ্মাণৰ আধাৰশিলা, 5টা নৱনিৰ্মিত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ উদ্বোধন আৰু আন 16টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপনকে ধৰি কেইবাটাও কাৰ্যসূচী সম্পন্ন হ'ব। বঙাইগাঁও জিলা কৃষি বিভাগৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণৰ উদ্যোগত জিলা কৃষি বিষয়া কাৰ্যালয় চৌহদত আজিৰে পৰা দুদিনীয়াকৈ কৃষক মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত কৃষক প্ৰশিক্ষাৰ্থীৰ পঞ্জীয়ন, প্ৰদৰ্শনী আৰু কৃষি সামগ্ৰী বিতৰণ, ৰেচম সম্পৰ্কীয় প্ৰশিক্ষণ, উদ্যান শস্য, পশুপালন, শস্য বিজ্ঞান আদি বিষয়কে ধৰি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। যোৰহাটতো কালিৰে পৰা দুদিনীয়াকৈ কৃষক মেলা অনুষ্ঠিত হৈছে। জিলাখনৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই কালি এই মেলা উদ্বোধন কৰি কয় যে অনাগত সময়ত কৃষি বিভাগৰ যিকোনো আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ কৃষক পঞ্জীয়ন বাধ্যতামূলক হ'ব পাৰে। তেওঁ জিলাখনৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা, ৰেচম, মীন, কৃষক উৎপাদক কোম্পানী, কৃষক গোটকে ধৰি সকলোকে একগোট হৈ কাৰ্য ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
চুবুৰীয়া ৰাজ্যৰ দখলত অসমৰ প্ৰায় 83,000 হেক্টৰ ভূমি, যোৱা 2 মাহত অসমত সঘন ভূমিকম্পৰ জোকাৰণি, ভাৰত আৰু চীনৰ সামগ্ৰীত আমেৰিকাৰ উচ্চ হাৰৰ শুল্ক আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত গুৰুত্ব লাভ কৰিছে। দৈনিক অসম কাকতে চিণ্ডিকেটে ধবংস কৰিছে ৰাজ্যৰ অৰ্থনীতি শিৰোনামেৰে বিধানসভাত CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে গুৰুতৰ অভিযোগ তোলাৰ এটা বাতৰিক আজিৰ প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতেও এই বাতৰিক চিণ্ডিকেটছ আৰ ষ্টীল অপাৰেটিং ইণ্ডাষ্ট্ৰীত শিৰোনামেৰে আজিৰ মুখ্য বাতৰি স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতে ডিব্ৰু চৈখোৱাত বনঘৰচীয়া ঘোঁৰাৰ সংখ্যা হ্ৰাসৰ প্ৰসংগৰে নিজাববীয়া গোচৰ ৰুজু কৰি ৰাজ্য চৰকাৰক কৈফিয়ত তলব সেউজ ন্যায়াধীকৰণৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজনৈতিক মেৰপেচত বন্দী স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ শিৰোনামেৰে প্ৰতিষ্ঠাৰ 19 বছৰৰ পাছতো এই প্ৰকল্পই পূৰ্ণতা নোপোৱাৰ এটা বাতৰিক দৈনিক অগ্ৰদূত কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত বিগত কেইটামান দিনত সৰু বৰ ভূমিকম্পই জোকাৰি যোৱাৰ বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন কাকতেই প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ লগতে আমাৰ অসম কাকতে এই বাতৰিক ঘনে ঘনে জোকাৰণি শিৰোনামেৰে বিস্তৃতভাৱে পৰিৱেশন কৰিছে। দৈনিক জনমভূমি কাকতে ডিটেনশ্যন কেম্পক চৰকাৰৰ ভেকু ভাওনা আখ্যা বিধানসভাত শিৰোনামেৰে বিৰোধী দলসমূহে ভাৰতীয়ক ডি ভোটাৰ সজাই বন্দী কৰি ৰখাৰ অভিযোগ কৰাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিধানসভাত মন্ত্ৰী অতুল বৰাই কৰা এটা মন্তব্যৰ বাতৰিক অসমীয়া খবৰ কাকতে অসমত সুৰাৰ পৈভৰৰ বাবে জগৰীয়া কংগ্ৰেছ শিৰোনামেৰে মুখ্য বাতৰিৰ স্থান দিছে।
যোৰহাটত কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 1877 চনত ইংৰাজৰ আমোলত আৰম্ভ হোৱা এই আকৰ্ষণীয় প্ৰতিযোগিতাৰ 142 সংখ্যক সংস্কৰণৰ সৈতে সংগতি ৰাখি টেনিছ গল্ফ আদি খেলো অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। যোৰহাট জিমখানা ক্লাবৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজিত এই প্ৰতিযোগিতাত এইবাৰ ডিব্ৰুগড়ৰ এটা অশ্বাৰোহী দলে ঘোঁৰা দৌৰৰ বিভিন্ন পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে এই ঘোঁৰা দৌৰৰ লগত সংলগ্ন গভৰ্ণৰ্ছ কাপ হৈছে অসমৰ ৰাজ্যপালে প্ৰতি বছৰে প্ৰদান কৰা প্ৰধান বঁটা। যোৰহাটৰ ঘোঁৰা দৌৰক সম্প্ৰতি ৰাজ্যৰ অন্যতম পুৰণি ক্ৰীড়া প্ৰতিযোগিতা বুলিও গণ্য কৰা হয়। এই প্ৰতিযোগিতাৰ লগতে কাৰ ৰেলী, কুকুৰৰ প্ৰদৰ্শনী, সংগীতানুষ্ঠান আদিৰো আয়োজন কৰা হয়। চলিত বৰ্ষৰ খেলো ইণ্ডিয়া পেৰা গেমছ অহা 20ৰ পৰা 27 মাৰ্চলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব। ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কালি এই কথা প্ৰকাশ কৰি কয় যে দ্বিতীয়বাৰলৈ হ'বলগীয়া এই প্ৰতিযোগিতাত কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলীটকে ধৰি 1230 গৰাকী পেৰা এথলীটে 6টা শিতানত প্ৰতিদ্বন্দ্বিতা কৰিব। 2024 পেৰিছ অলিম্পিক আৰু চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছৰ পদক বিজয়ী খেলুৱৈয়েও ইয়াত অংশ ল'ব। ICC চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ অহা দেওবাৰে ডুবাইত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ লাহোৰৰ গাদ্দাফী ষ্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক 50 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ICC চেম্পিয়ন্স ট্ৰফীৰ ইতিহাসৰ সৰ্বাধিক 363 ৰাণৰ বিজয় লক্ষ্য বান্ধি দি নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেটৰ বিনিময়ত 312 ৰাণত সীমাবদ্ধ কৰি ৰাখে। দক্ষিণ আফ্ৰিকাৰ হৈ ডেভিড মিলাৰে অপৰাজিত 100, ৰেজি ভেণ্ডেৰ ডাছেনে 69 আৰু অধিনায়ক টেম্বা বেভুমাই 56 ৰাণ কৰে। নিউজিলেণ্ডৰ হৈ অধিনায়ক মিচেল চেণ্টনাৰে 3টা উইকেট দখল কৰাৰ লগতে মেট হেনৰী আৰু গ্ৰেণ্ট ফিলিপছে 2টাকৈ উইকেট লয়। ইয়াৰ পূৰ্বে নিউজিলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই 362 ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ৰশ্বিন ৰবীন্দ্ৰই সৰ্বাধিক 108 ৰাণ কৰে। কেন উইলিয়ামছনে 102 ৰাণৰ বৰঙণি আগবঢ়ায়। দক্ষিণ আফ্ৰিকাৰ হৈ লুংগি এনগিডিয়ে 3টা আৰু কাগিছৰ আবাদাই 2টা উইকেট দখল কৰে। যোৱা মঙলবাৰে অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ৰাজ্যৰ মিচিং জনগোষ্ঠী বসতি প্ৰধান বিভিন্ন অঞ্চলত কালিৰে পৰা জনগোষ্ঠীটোৰ অন্যতম কৃষিভিত্তিক উৎসৱ পৰাগ বা নৰাচিগা বিহু উদযাপন কৰা হৈছে। চিলাপথাৰৰ কুলাজানৰ শীতলমাৰী গাঁৱত 11 মাৰ্চৰ পৰা 3দিনীয়াকৈ নৰাচিগা বিহু উদযাপনৰ প্ৰস্তুতি চলিছে। এই উৎসৱৰ অংশ হিচাপে শীতলমাৰী শীৰ্ষক এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ'ব। উল্লেখযোগ্য যে বসন্তৰ আদৰণি উৎসৱ হিচাপে মিচিং জনগোষ্ঠীৰ লোকসকলে ধৰ্মীয় পৰম্পৰা তথা কলা সংস্কৃতিৰ সমাহাৰেৰে এই উৎসৱ পালন কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 15 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসমৰ সৈতে চুবুৰীয়া ৰাজ্যসমূহৰ দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ বিষয়ত আলোচনা অন্তিম পৰ্যায়ত। 2022 বৰ্ষৰ পৰা চলিত বছৰলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অবৈধভাৱে খনন আৰু সৰবৰাহ কৰা 25,631 টন কয়লা জব্দ। অসম আৰক্ষীৰ 202টা উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ ফলাফল আজি ঘোষণা। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত কালি 4টা ভূমিকম্পৰ জোকাৰণি। আৰু ICC চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি নিউজিলেণ্ডৰ ফাইনেলত প্ৰৱেশ। 9 মাৰ্চত ভাৰত নিউজিলেণ্ডৰ ফাইনেল খেল।